চিত্ৰা দাসৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, দৌলোৎসৱ উপলক্ষে সত্ৰনগৰী বৰপেটা, মাজুলী, বটদ্ৰৱাকে ধৰি বিভিন্ন সত্ৰ দৌলত অগণন ভক্তৰ সমাগম, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাত প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান মুকলি, ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা, বটদ্ৰৱাৰ মহাপুৰুষজনৰ আবিৰ্ভাৱ ক্ষেত্ৰত দৰ্শনাৰ্থীৰ বাবে জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, আৰু প্ৰধানমন্ত্ৰীৰ শিলচৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ ৰাজ্যতে দৌলোৎসৱ উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে পৰস্পৰক আবিৰ সানি ফাকুৱাৰ আনন্দ উপভোগ কৰিছে। সত্ৰনগৰী বৰপেটা, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা আৰু মাজুলীৰ সত্ৰসমূহত আধ্যামিক ৰীতি নীতি তথা আনন্দ উৎসাহেৰে দৌলোৎসৱ পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত কালি সন্ধিয়া গন্ধযাত্ৰাৰে পাঁচদিনীয়া দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। আজি প্ৰথম ভৰদৌল পালন কৰা হৈছে। গোসাঁইৰগাত ফাকুগুৰি ছটিয়াই সেৱা জনাবলৈ সত্ৰৰ চৌহদত প্ৰতি বছৰৰ দৰে এইবাৰো অগণন লোকৰ সমাগম হৈছে। বৰপেটাৰ পাটবাউসী, গণককুচি, সুন্দৰীদিয়া আৰু বাৰাদী সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশবথা মুখৰ হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আধ্যামিক পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ পালন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰতো কালিৰে পৰা দৌল উৎসৱ উদযাপন কৰা হৈছে। দৰং জিলাৰ বিভিন্ন সত্ৰ, দেৱালয়, নামঘৰ আদিতো দৌল উৎসৱ উদযাপন কৰা হৈছে। জিলাখনৰ দ্বীপিলাৰ ঐতিহাসিক খতৰা সত্ৰ, হাজৰিকাপাৰাৰ দেৱানন্দ সত্ৰ, দুনিৰ গোপাল থান, মঙলদৈৰ বিষ্ণু মন্দিৰ আদিত পৰম্পৰাগত ৰীতি নীতি আৰু উলহ মালহেৰে দৌল উৎসৱ পালন কৰা হৈছে। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত জেংৰেংপাৰাত কালিৰে পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 101 সংখ্যক দৌল মহোৎসৱ উদযাপন কৰা হৈছে। জিলাখনৰ কদমগুৰিতো কালিৰে পৰা পাঁচদিনীয়াকৈ দৌল মহোৎসৱ পালন কৰা হৈছে। আজি প্ৰভাত ফেৰী, পূজা অৰ্চনা, শাস্ত্ৰপাঠ, হোমযজ্ঞকে ধৰি কেইবাটাও কাৰ্যসূচী সম্পন্ন হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি কালিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। আজি সত্ৰীয়া নীতি নিয়মেৰে গোসাঁইৰ শিৰত ফাকু দিয়া হয়। আজি গোটেই নিশা গোসাঁইক ৰভাঘৰত থৈ নাম প্ৰসংগ কৰা হ'ব। নিশাৰ ভাগত আকাশী গংগা তীৰৰ আই খেৰসুতি সাংস্কৃতিক মঞ্চত সত্ৰীয় অনুষ্ঠান আৰু গুৰুজনাৰ অপূৰ্ব সৃষ্টি পাৰিজাত হৰণনাট পৰিৱেশন কৰা হ'ব। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনা আটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত কালিৰে পৰা ফল্গোৎসৱ অনুষ্ঠিত হৈছে। দক্ষিণপাট সত্ৰত আজি দেৱদোলন আৰু ৰাজদোলন কাৰ্যসূচী অনুষ্ঠিত হয়। কাইলৈ মনুষ্য দোলনৰ পাছতে ফাকু খেলি কাৰ্যসূচী সামৰা হ'ব। দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে গুৱাহাটী মহানগৰীতো উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলাৰ লগতে কেইবাখনো জিলাৰ প্ৰশাসনে কাইলৈ স্থানীয় বন্ধ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দৌল উৎসৱ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে প্ৰকৃতি আৰু আধ্যামিকতাৰে সম্পৃক্ত এই উৎসৱে অসুৱা অপ্ৰীতি নাশ কৰি সকলোৰে জীৱন আনন্দময় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাত আজি প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উদ্যান দেশ বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। প্ৰথম পৰ্যায়ত 16 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অৰ্কিড উদ্যানত বিৰল প্ৰজাতিৰ 900 বিধৰো অধিক অৰ্কিডৰ প্ৰাকৃতিকভাৱে সংৰক্ষণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। 20 বিঘা ভূমিত নিৰ্মাণ কৰি উলিওৱা উদ্যানখনত 500খন আসনযুক্ত সাংস্কৃতিক মঞ্চ, পৰ্যটন নিবাস, শিশু উদ্যান, প্ৰশাসনিক ভৱন, থলুৱা খাদ্যৰ ভোজনালয় আদিৰ ব্যৱস্থা আছে। ইয়াত অসমৰ স্থাপত্য ঐতিহ্য সংৰক্ষণৰো দিহা কৰা হৈছে। এই অৰ্কিড উদ্যানৰ জৰিয়তে স্থানীয় লোকসকলে আৰ্থিক উন্নয়নৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানত দিয়া ভাষণত এই উদ্যানৰ জৰিয়তে জৈৱ বৈচিত্ৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ দ্বাৰা পৰ্যটকৰ আগমন বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এই উদ্যানত 1600 বিধৰো অধিক অৰ্কিড ৰখাৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
ৰাজ্যৰ কৃষি বিভাগে যথেষ্ট প্ৰচেষ্টাৰ পিছত আজি আমাৰ কাজিৰঙাৰ অৰ্কিড উদ্যানখন মুকলি কৰি দিবলৈ সক্ষম হৈছে। এই অৰ্কিড উদ্যানখনত 900তকৈও অধিক বিভিন্ন প্ৰজাতিৰ দেশীয় আৰু বিদেশী অৰ্কিডৰ সমাহাৰ, প্ৰদৰ্শন আৰু সংৰক্ষণ কৰা হৈছে। 7টাকৈ আমাৰ ইয়াত গ্লাছ হাউচ থাকিব, য'ত আমি কেইবাটাও অৰ্কিডক ওচৰৰ পৰা চোৱাৰ সুবিধা কৰি দিব পাৰিম। যে সময়ৰ লগত ইয়াত 1600 প্ৰজাতিৰ অৰ্কিড ইয়াতে আমি সযতনে ৰাখিব পাৰিম। কাজিৰঙাত অহা পৰ্যটকসকলৰ বাবে ই এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব।
এতিয়া খন্তেক বিৰতি।
তুমি কত আছা? গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এই হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলিয়ে থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ।
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনাৰ
সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
ৰাজ্যসভাৰ দুখন আসনৰ বাবে বিজেপিয়ে আজি প্ৰাৰ্থী ঘোষণা কৰিছে। বিজেপিৰ তেৰছ গোৱালা আৰু যোগেন মোহনৰ নাম দুখন আসনৰ বাবে নিশ্চিত কৰা হৈছে যদিও তৃতীয়খন আসনৰ বাবে এতিয়াও প্ৰাৰ্থী চূড়ান্ত হোৱা নাই। বিহাৰৰ দুখন আসনৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু শিৱেশ কুমাৰৰ নাম ঘোষণা কৰা হৈছে। ছত্তীশগড় আৰু হাৰিয়ানাৰ এখনকৈ আসনৰ বাবে ক্ৰমে লক্ষ্মী বাৰ্মা আৰু সঞ্জয় ভাটিয়াৰ নাম ঘোষণা কৰা হৈছে। ওড়িশাত দুখন আসনৰ বাবে মনমোহন চামল আৰু সুজিত কুমাৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। ৰাজ্যসভাৰ এখন আসনৰ বাবে পশ্চিমবংগত ৰাহুল সিনহাৰ নাম বাছনি কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যসভা নিৰ্বাচনৰ বাবে অহা 5 মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু 16 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব। বটদ্ৰৱাৰ মহাপুৰুষজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰত দৰ্শনাৰ্থীৰ বাবে এতিয়াৰে পৰা জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক হ'ব। আবিৰ্ভাৱ ক্ষেত্ৰত পবিত্ৰতা অক্ষুণ্ণ ৰখাৰ বাবে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে 12 বছৰৰ তলৰ শিশুৰ বাবে জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক নহ'ব। বটদ্ৰৱা থানত 5 দিনীয়াকৈ অনুষ্ঠিত দৌল উৎসৱৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমবাসীৰ মংগল কামনাৰে বটদ্ৰৱাত সেৱা জনোৱাৰ পাছত সাংবাদিকৰ আগত কয় যে এতিয়াৰে পৰা মহাপুৰুষজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰা সকলো লোকে জাতীয় সাজপাৰ পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰিব। বিধানসভা নিৰ্বাচনৰ পাছতে বটদ্ৰৱাৰ আবিৰ্ভাৱ ক্ষেত্ৰৰ বাকী থকা কামসমূহ সম্পূৰ্ণ কৰা হ'ব বুলিও তেওঁ কয়।
আজি ফল্গু উৎসৱৰ আৰম্ভণি দিন বটদ্ৰৱা থানলৈ আহি গুৰুজনাক মোৰ প্ৰণাম জনালো, ভাগৱতত সেৱা কৰিলো আৰু অসমবাসী ৰাইজৰ মংগল কামনা কৰিলো। আমাৰ যি আবিৰ্ভাৱ ক্ষেত্ৰ আছে, যোৱা কেইদিনমানৰ পৰা আমি দেখিছো যে তাতে মানুহে সোমাইছে বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি, তাৰ যিটো পবিত্ৰতা সেইটো অক্ষুণ্ণ ৰখাটো মানুহে বিচাৰে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছো যে সেই থানত যিহেতু ভাগৱতৰো আকৃতি আছে, কোনো যোৱাত আপত্তি নাই, খালি জাতীয় সাজ পোছাক পৰিধান কৰি যাব। 12 বছৰৰ তলৰ শিশুৰ কাৰণে মুকলি থাকিব, কিন্তু 12 বছৰৰ ওপৰত যিসকলে তাত যাব বিচাৰিব জাতীয় সাজ পোছাক পৰিধান কৰি যোৱাটো আমি বিচাৰিছো।
গোলাঘাট জিলাৰ কমাৰগাঁৱত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চুতীয়া ৰাজ্যৰ অন্তিমগৰাকী ৰাণী সতী সাধনীৰ নামত উৎসৰ্গিত সমন্বয় ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সমন্বয় ক্ষেত্ৰত চুতীয়া ৰাজ্যৰ এটা আৰ্হি নিৰ্মাণ কৰাৰ লগতে বীৰাংগনাগৰাকীৰ 100 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে। তদুপৰি সমন্বয় ক্ষেত্ৰত চুতীয়া ৰাজ্যৰ ৰাজধানী ভীষ্মক নগৰ, ৰুক্মিণী নগৰ, ইটানগৰ আৰু পদুম পুখুৰী আদিৰ আৰ্হি স্থাপন কৰাৰ লগতে সংগ্ৰহালয়, পুথিভঁৰাল, গোসানীশালকে ধৰি বিভিন্ন প্ৰকল্প সংযুক্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ মীন, পশুপালন আদি দপ্তৰৰ মন্ত্ৰী ৰাজীৱ ৰতন সিঙৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয় কক্ষত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ কলিয়াপানীত হ'বলগীয়া দুগ্ধ সংসাধন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লোৱা হয়। বৈঠকত মৰিয়নী সমজিলা আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে অসম অসামৰিক সেৱা আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত 284 গৰাকী আৰু ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত বৈজ্ঞানিক বিষয়া হিচাপে নিৰ্বাচিত 5 গৰাকী প্ৰাৰ্থীক কাইলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। তদুপৰি স্বাগত সতীৰ্থ পৰ্টেলৰ অধীনত পাৰস্পৰিক বদলীকৰণ পত্ৰ কাইলৈ প্ৰদান কৰা হ'ব। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিত্তমন্ত্ৰী অজন্তা নেওগ, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৃষিমন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু পাৰ্বত্য অঞ্চল উন্নয়ন মন্ত্ৰী যোগেন মোহনেও অংশগ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 14 মাৰ্চত বৰাক উপত্যকা ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। বৰাক উপত্যকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে শিলচৰত এখন জনসভাত অংশ ল'ব। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি শিলচৰৰ প্ৰস্তাৱিত সভাস্থলী ৰামনগৰ বাইপাছ পৰিদৰ্শন কৰে। তেওঁ এই ভ্ৰমণ সন্দৰ্ভত কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকতো অংশ লয়। বৈঠকত বৰাক উপত্যকাৰ উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ৰ উপৰি কেইবাগৰাকী বিধায়ক আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত শ্ৰীহাজৰিকাই এইদৰে কয়।
অহা 14 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বৰাক ভেলীলৈকে আহিব, কেইবাটাও অত্যন্ত গুৰুত্বপূৰ্ণ কামৰ আধাৰশিলা কৰিব। আমি সকলোৱে জানো যে প্ৰাছগামৰ পৰা বৰাপানীলৈকে এটা এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণৰ কাম ভাৰত চৰকাৰে হাতত লৈছে। প্ৰায় 25,000 কোটি টকাৰে সেই ৰাস্তাটো আৰম্ভ হ'ব আৰু এই ৰাস্তাটো সম্পূৰ্ণ হ'লে আমাৰ শিলচৰৰ পৰা বৰাক ভেলীৰ পৰা গুৱাহাটীলৈকে মাত্ৰ 5 ঘণ্টা লাগিব। আৰু ইয়াতে এখন আমাৰ পাঠাৰকান্দিত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আধাৰশিলা হ'ব আৰু এটা এলিভেটেড কৰিডৰৰ আধাৰশিলা হ'ব। মুঠৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ কাম লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বৰাক ভেলীৰ প্ৰতি এয়া উপহাৰ।
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে যুটীয়াভাৱে ইৰাণত চলোৱা আক্ৰমণ আৰু ইৰাণৰ প্ৰত্যাক্ৰমণে পশ্চিম এছিয়া আৰু মধ্যপ্ৰাচ্যৰ পৰিস্থিতি জটিল কৰি তুলিছে। শেহতীয়াকৈ ইজৰাইলে তেহৰাণ আৰু বেইৰুটৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি একেলগে আক্ৰমণ আৰম্ভ কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহে প্ৰকাশ কৰা মতে তেওঁলোকৰ সৈনিকসকলক অগ্ৰিম প্ৰতিৰক্ষা ৰণকৌশলৰ অংশ হিচাপে দক্ষিণ লেবাননৰ সীমামূৰীয়া এলেকাসমূহত নিয়োগ কৰা হৈছে। ইজৰাইলে হিজবুল্লাহৰ আন্তঃগাঁথনিসমূহক লক্ষ্য কৰি আক্ৰমণ চলাই আছে বুলি দেশখনৰ প্ৰতিৰক্ষা বাহিনীসমূহে দাবী কৰিছে। ইজৰাইলে লগতে হিজবুল্লাই ইৰাণৰ শাসক পক্ষৰ হৈ ইজৰাইলৰ ওপৰত আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহে দেশখনৰ আক্ৰমণত বেইৰুটত পেলেষ্টাইনী ইছলামিক জিহাদ গোটৰ কামাণ্ডাৰ আবু হামজা ৰামী নিহত হোৱা বুলি নিশ্চিত কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহে অন্য এটা আক্ৰমণত বেইৰুটত হিজবুল্লাহৰ চোৰাংচোৱাৰ মুখ্য কাৰ্যালয়ৰ মুৰববী হুছেইন মকলদক হত্যা কৰিছে। ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় কামাণ্ডে আমেৰিকাৰ বাহিনীসমূহে ইছলামিক ৰেভলিউচনাৰী গাৰ্ড কৰৰ কামাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ, ইৰাণৰ বায়ু প্ৰতিৰক্ষা সামৰ্থ, ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন উৎক্ষেপণস্থলী আৰু সামৰিক ঘাটি নষ্ট কৰা বুলি জানিবলৈ দিয়ে। ভাৰতে পশ্চিম এছিয়াৰ সংঘৰ্ষ আলোচনা আৰু কূটনীতিৰ মাজেৰে সমাধান কৰাৰ বাবে পুনৰ আহ্বান জনাইছে। দৌল উৎসৱ উপলক্ষে সত্ৰনগৰী বৰপেটা, মাজুলী, বটদ্ৰৱাকে ধৰি বিভিন্ন সত্ৰদৌলত অগণন ভক্তৰ সমাগম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাত প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান মুকলি। ৰাজ্যসভাৰ অসমৰ 2খন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা। বটদ্ৰৱাৰ মহাপুৰুষজনৰ আবিৰ্ভাৱ ক্ষেত্ৰত দৰ্শনাৰ্থীৰ বাবে জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। আৰু প্ৰধানমন্ত্ৰীৰ শিলচৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক।
এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।